চিরে পবিত্র খ্যানতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে বাৰু? এই অনুষ্ঠানখনি আপুনি কিবা প্ৰকাৰে উপকৃত হোৱা বুলি ভাবেনে? অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি লিখিবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই আদিপুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 4 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আমি বিশেষভাৱে পালো মানুহৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰে কৰা বিশেষ আঁচনিৰ কথা। আজি আমি আদিপুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা আলোচনা আগবঢ়াই নিব বিচাৰিছো। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ জনাওঁ, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব নোৱাৰো, তুমিয়ে আমাক বুজাই দিয়া, তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত উপস্থিত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আদিপুস্তকৰ 4 নম্বৰ অধ্যায়ৰ আৰম্ভণিতে এটা বিশেষ ঘটনাৰ কথা আমি পাইছো। ঘটনাটো হৈছে আদম আৰু হোৱাৰ বৰপুত্ৰ কইনে ভায়েক হেবলক বধ কৰাৰ ঘটনা। সেই ঘটনাটোৰ জৰিয়তে আজি আমি এই কথা মনত ৰখা উচিত যে কইনে আগবঢ়োৱা উপহাৰ ঈশ্বৰে গ্ৰহণ কৰা নাছিল, কাৰণ সেয়া কইনৰ হাতৰ কৰ্ম আছিল। কইনে নিজৰ হাতৰ কৰ্মেৰে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিব বুলি ভাবি ভুল কৰিছিল। বাইবেলত আমি এইবুলি পঢ়িবলৈ পাওঁ টিতৰ প্ৰতি পত্ৰ 3 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত, পাঠ কৰি দিম, শুনিবচোন। কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। টিত 3 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। কইন আৰু হেবলৰ মাজৰ পাৰ্থক্যটো তেওঁলোকৰ স্বভাৱত নাছিল, পাৰ্থক্যটো আছিল তেওঁলোকে আগবঢ়োৱা উপহাৰ দুটাতহে। দুয়োজন একেধৰণেই ডাঙৰ দীঘল হৈছিল, একেটা পৰিয়ালৰেই সন্তান, একেই বংশ, একেই পৰিৱেশ, কিন্তু পাৰ্থক্যটো আছিল তেওঁলোকে আগবঢ়োৱা উপহাৰ দুটাত। সেই কথাটোৱেই আজি মানুহৰ মাজতো পাৰ্থক্য আনে। কোনো খ্ৰীষ্টীয় বিশ্বাসী আচলতে আনতকৈ উত্তম বুলি আমি ক'ব নোখোজো, কিন্তু খ্ৰীষ্টীয় বিশ্বাসীজনে নিজকে আনৰ নিচিনা পাপী বুলি মানি লয় আৰু এটা বলিদানৰ প্ৰয়োজন আছে বুলি মানি লয়। কোনোবাই তেওঁৰ স্থান লোৱাৰ, তেওঁৰ সলনি মৃত্যু বৰণ কৰাৰ প্ৰয়োজন আছে বুলি মানি লয়, আৰু সেই কথাটো মানি লৈ খ্ৰীষ্টক গ্ৰহণ কৰিছে বাবেই তেওঁ পৰিত্ৰাণ পায়। খ্ৰীষ্ট সম্বন্ধে পাচনি পৌলে এনেদৰে লিখিছে, ৰোমিয়া 3:25 পাঠ কৰি দিম। ঈশ্বৰে তেওঁৰ ধৈৰ্যগুণত পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে নিজ ধাৰ্মিকতা দেখুৱাবলৈ আৰু যিহতে যীশুত বিশ্বাস কৰাজনক ধাৰ্মিক বুলি গণিত কৰিব পাৰে। আকৌ ৰোমিয়া 10:3 এইবুলি লিখিছে পাচনি পৌলে, আমি পাঠ কৰি দিব খুজিছো, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি নিজৰটো স্থাপন কৰিবলৈ বিচাৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহল। আজি অগণন মানুহৰ অৱস্থা এয়েই। তেওঁলোকে নানা ধৰণৰ ধৰ্মীয় আচাৰ ব্যৱহাৰ ৰীতি নীতি পালন কৰি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হবলৈ চেষ্টা কৰি থাকে, কিন্তু ঈশ্বৰৰ ধাৰ্মিকতা আমি অৰ্জন কৰিব নোৱাৰো, কাৰণ এই ধাৰ্মিকতা হ'ব লাগিব সম্পূৰ্ণ সিদ্ধ ধাৰ্মিকতা, আৰু সেয়া হৈছে খ্ৰীষ্টই আগবঢ়োৱা ধাৰ্মিকতা। ৰোমিয়া 4:25 আমি এইবুলি পঢ়িবলৈ পাওঁ, শুনিবচোন, সেই যীশু আমাৰ অপৰাধৰ নিমিত্তে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। ৰোমিয়া 4:25 অৰ্থাৎ তেওঁক আমাৰ ধাৰ্মিকতাৰ অৰ্থে মৃতবিলাকৰ মাজৰ পৰা তোলা হৈছিল। তেওঁই আমাৰ স্থান ল'লে, তেওঁই আমাৰ প্ৰতিনিধি হ'ল। দ্বিতীয় কৰিন্থিয়া 5:21 আমি এইবুলি পঢ়িবলৈ পাওঁ, আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতাস্বৰূপ হ'বলৈ যিজনাই পাপ জনা নাই সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপস্বৰূপ কৰিলে। দ্বিতীয় কৰিন্থিয়া 5:21 অৰ্থাৎ যাতে আমি ধাৰ্মিক হওঁ সেইকাৰণে খ্ৰীষ্টক আমাৰ হৈ পাপীৰূপে শাস্তি দিয়া হ'ল। পাচনি পৌলে আকৌ এইবুলি কৈছে ফিলিপিয়া 3:8-9, এনেকি মোৰ প্ৰভু খ্ৰীষ্ট যীশুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে মই সকলোকে হানি যেনহে মানিছো, আৰু মোৰ নিজ ধাৰ্মিকতা অৰ্থাৎ বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহৈ খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই যি ধাৰ্মিকতা অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্মিকতাৰেই ধাৰ্মিক হৈ যেন খ্ৰীষ্টক লাভ কৰো। ফিলিপিয়া 3:8-9 কৈনৰ ধাৰ্মিকতা আছিল নিজৰ ধাৰ্মিকতা, আনহাতে হেবলৰ ধাৰ্মিকতা আছিল খ্ৰীষ্টৰ বলিদানলৈ আঙুলিওৱা এক বলিৰ ওপৰত দেখুওৱা বিশ্বাসৰ ধাৰ্মিকতা। আমি দেখিবলৈ পাইছো যে কইন আৰু হেবলে একেলগে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহিছিল। দুয়ো আচলতে একেই আছিল। কিছুমানে আনকি দুয়োকো যজা বুলিও ক'ব খোজে। আচলতে যিহেতু তেওঁলোকৰ জন্ম আদম আৰু হোৱাৰ পৰাই হৈছিল আৰু আন কোনো মানুহৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰাৰ সম্ভাৱনা নাছিলেই, গতিকে তেওঁলোক দুজনৰ যথেষ্ট মিল আছিল। কিন্তু কইন আৰু হেবলৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছিল, প্ৰকৃতিগত পাৰ্থক্য নহয়। এজনে আগবঢ়োৱা বলি ঈশ্বৰে গ্ৰহণ কৰিলে কাৰণ সেয়া বিশ্বাসেৰে আগবঢ়োৱা হৈছিল, আনহাতে আনজনে অৰ্থাৎ কইনে উপহাৰ আগবঢ়াইছিল নিজৰ শস্যৰ ফল, আৰু সেইবোৰ ঈশ্বৰে গ্ৰহণ কৰা নাছিল। এতিয়া আমি আদিপুস্তকৰ 4:6-7 দুটা পঢ়ি দিম, শুনিবচোন। তেতিয়া যীহোৱাই কইনক ক'লে, কিয় ক্ৰোধ কৰিছা আৰু তোমাৰ মুখ বা কিয় আমনজিমন কৰিছা? তুমি ভাল কৰিলে জানো তোমাক গ্ৰহণ কৰা নহ'ব, যদি ভাল নকৰা তেন্তে পাপ দুৱাৰ মুখত খাপ দি আছে আৰু তোমালৈ তাৰ ইচ্ছা, কিন্তু তুমি তাক দমন কৰিব লাগে। প্ৰিয় শ্ৰোতা, কইনৰ কিয় খং উঠিছিল বাৰু? কইনৰ ইমান খং উঠিছিল যে তেওঁ নিজৰ ভায়েককেই বধ কৰিছিল। পৰিকল্পনা কৰি নৰবধ কৰাৰ অন্তৰালতো আচলতে খং থাকে। প্ৰভু যীশুৱে কৈছিল, আপুনি যদি কোনো কাৰণ নোহোৱাকৈ কাৰোবাক খং কৰি থাকে তেন্তে আপুনি নৰবধৰ দুখত দোষী। খঙৰ অন্তৰালত থাকে হিংসা, ঈৰ্ষা, আৰু হিংসাৰ অন্তৰালত থাকে গৰ্ব। যাকোব এক নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, তাতে সেই কু অভিলাষে গৰ্ভ ধাৰণ কৰি পাপ প্ৰসৱ কৰে, পাছে পাপ সম্পূৰ্ণ হলে মৰণ জন্মায়। যাকোব 1 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। কৈনৰ খঙে গৈ গৈ নৰবধৰ ৰূপ লৈছিল, কিন্তু তাৰ অন্তৰালত আছিল হিংসা আৰু তাৰো অন্তৰালত আছিল গৰ্ব। তেতিয়া ঈশ্বৰে কৈনৰ ক্ষেত্ৰত কি ব্যৱস্থা ললে? ঈশ্বৰে কৈনক কলে, তুমি ভাল কৰিলে জানো তোমাক গ্ৰহণ কৰা নহ'ব। জ্যেষ্ঠ পুত্ৰই সদায় কিবা ধৰণে আগস্থান পায়েই। এতিয়া কৈনে ভাবিছে হয়তো যে তেওঁ সেই আগস্থান হেৰুৱাব, কিন্তু ঈশ্বৰে কৈছে তেওঁ যদি ভাল কৰে তেনেহলে সেই স্থান হেৰুৱাবলৈ ভয় কৰা উচিত নহয়, ভাল কৰিব লাগে। তেওঁ হেবলৰ নিচিনাকৈ বলিদান আগবঢ়াব লাগিব আৰু নিজকে পাপী বুলি মানি ল'ব লাগিব। কিন্তু কৈনে তেনে কৰাৰ পক্ষপাতি নাছিল, তেওঁৰ কেৱল খংহে উঠিছিল। পাপ দুৱাৰ মুখত খাপ দি আছে। এই কথাটো অতি স্পষ্ট যে কইনে উপলব্ধি কৰা নাছিল তেওঁ পাপত পৰাৰ কিমান সম্ভাৱনা আছে। ঈশ্বৰে পাপ দুৱাৰ মুখত খাপ দি আছে বুলি কওঁতে আচলতে এই কথা প্ৰকাশ পাইছে যে এটা বনৰীয়া জন্তুৰ নিচিনাকৈ পাপ ৰৈ আছিল কইনক আক্ৰমণ কৰিবলৈ। গতিকে কইনৰ বাবে প্ৰয়োজন আছিল এটা বলিদানৰ, যিটো পাপ ক্ষমাৰ বাবে ঈশ্বৰৰ আগত গ্ৰহণীয় হ'ব, যি বলিদানে খ্ৰীষ্টলৈ আঙুলিয়াব পাৰে। 1 জোহন 3:12 পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, কইনে যেনেকৈ পাপ আত্মাৰ পৰা হৈ নিজ ভায়েকক বধ কৰিলে, তেনে হোৱা আমাৰ অনুচিত। পাছে তেওঁ কি কাৰণে তেওঁক বধ কৰিলে? কাৰণ তেওঁৰ নিজৰ কৰ্ম মন্দ, কিন্তু ভায়েকৰ কৰ্ম ধৰ্মময় আছিল। 1 জোহন 3:12 পদ। তুমি যদি ভাল নকৰা তেনেহলে পাপ দুৱাৰ মুখত খাপ দি আছে। ভাল কৰিবলৈ হলে কইনেও হেবলৰ নিচিনা বলি আগবঢ়াব লাগিব, অগ্নিত আগবঢ়োৱা নৈবেদ্য আগবঢ়াব লাগিব। আমি দেখিবলৈ পাওঁ যে আব্ৰাহামেও এনেধৰণৰ বলিয়েই আগবঢ়াইছিল, বিধান পাছতহে দিয়া হৈছিল। গতিকে বিধান লংঘন কৰি পাপ কৰাৰ কথাটো পাছতহে আহিবলগীয়া আছিল, গতিকে পাপাৰ্থক বলি আগবঢ়োৱাৰ কথাটো তেতিয়ালৈকে অহা নাছিল। আচলতে ঈশ্বৰে কইনক ৰক্ষণাবেক্ষণ দিবই খুজিছিল। 8 আৰু 9 নম্বৰ পদ। তেতিয়া কইনে নিজ ভায়েক হেবলক কথা কলে, পাছে সিবিলাকে পথাৰত থাকোতে কইনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে। পাছে জিহুৱাই কইনক সুধিলে, তোমাৰ ভায়েৰা হেবল ক'ত আছে? তাতে তেওঁ উত্তৰ কৰি কলে, মই নাজানো, মই কিবা ভাই ৰখীয়ানে? এইটো আচলতে অতি অভদ্ৰ ধৰণৰ উত্তৰ আছিল, নহয়নে বাৰু? তেওঁৰ ভায়েকৰ প্ৰতি নাইবা ঈশ্বৰৰ প্ৰতি অলপো মৰম শ্ৰদ্ধাৰ ভাৱ ৰখা নাছিল। তেওঁ আচলতে নিজৰ কুকাৰ্য ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু বাইবেলে কি কয়? মুঠি 10 অধ্যায়ৰ 26 নম্বৰ পদত আমি এনেদৰে পাওঁ, পাঠ কৰি দিম, এতেকে তোমালোকে তেওঁবিলাকলৈ ভয় নকৰিবা, কিয়নো যি প্ৰকাশিত নহ'ব এনে কোনো ঢাকি থোৱা বস্তু নাই, আৰু যি জানিব পৰা নহ'ব এনে লুকুওৱা বস্তু নাই। মুঠি 10 অধ্যায়ৰ 26 নম্বৰ পদ। যদিহে আপোনাৰ কিবা গুপুত পাপ আছে তেনেহলে এইটো চিন্তা কৰি চাওক, তেনে পাপৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা এতিয়াই এই পৃথিৱীতেই লওক, কাৰণ এই সকলোবোৰ এদিন ঈশ্বৰৰ সন্মুখত প্ৰকাশিত হৈ উঠিবই। তেওঁ আচলতে এই সকলো জানেই। কইনে নিজকে দোষী নহয় বুলি ক'ব খুজি আছিল, মই মোৰ ভাইৰ ৰখীয়া নেকি? কি যে অভদ্ৰ উত্তৰ! 10 নম্বৰ পদ। তেতিয়া জিহুৱাই ক'লে, তুমি কি কৰিলা? তোমাৰ ভায়েৰাৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰিছে। এই কথাটোকে ইব্ৰী পুস্তকৰ লিখকে এনেদৰে কৈছে, ইব্ৰী 12 অধ্যায়ৰ 24 নম্বৰ পদত, পাঠ কৰি দিছো, শুনিবচোন। নতুন নিয়মৰ মধ্যস্থ যীশু আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলৰ ওচৰলৈ তোমালোক আহিলা। ইব্ৰী 12 অধ্যায়ৰ 24 নম্বৰ পদ। হেবলৰ তেজে নৰবধৰ কথা ৰিঙিয়াই কৈছিল, কিন্তু যীশুৰ তেজে কয় মুক্তিৰ কথা, পৰিত্ৰাণৰ কথা। এতিয়া 11 আৰু 12 নম্বৰ পদ দুটা পঢ়িম। এই হেতুকে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভায়েৰাৰ তেজ গ্ৰহণ কৰিবলৈ নিজ মুখ মেলিলে, সেই ভূমিত থাকিব নোৱাৰাকৈ তুমি অভিশপ্ত হলা। তুমি যেতিয়া ভূমিত খেতি কৰিবা, তেতিয়া ভূমিয়ে আপোন বহু শস্য তোমাক আৰু নিদিব। তুমি পৃথিৱীত পলৰীয়া আৰু থানথিত নোহোৱা হবা। আজিও আমাৰ পৃথিৱীখনৰ ওপৰত এটা আশীৰ্বাদ আছে। মানুহৰ পাপৰ ফলস্বৰূপে আৰু ইয়াৰ ফলতেই মাটিয়ে উৰ্বৰা শক্তি হেৰুৱাই থাকে। এসময়ৰ সেউজীয়া অঞ্চলৰ মানুহে আজি হয়তো অনাহাৰত থাকিবলগীয়াও হৈছে আকালৰ কাৰণে। এই পৃথিৱীত ভাল ফচল উৎপন্ন কৰিবলৈ মানুহে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। নিশ্চয় হেবলৰ তেজে মাটিৰ পৰা চিঞৰি মাতি আছে, ভাতৃৰ দ্বাৰা নৰবধ কৰাৰ তেজ। তেতিয়া কইনে জিহুৱাক কলে, মোৰ দণ্ড সহিব পৰাতকৈ অধিক, যদিহে কইনৰ শাস্তি তেওঁ সহ্য কৰিব পৰাতকৈ বেছি কঠিন হলহেঁতেন, তেওঁনো ঈশ্বৰলৈ ঘূৰি নিজৰ পাপ মানি লৈ ঈশ্বৰৰ পৰা কৰুণা ভিক্ষা নকৰিলে কিয়? সেই শাস্তি নিশ্চয় সহ্য কৰিব পৰাতকৈ কঠিন আছিল, কিন্তু ঈশ্বৰে এজন পৰিত্ৰাতা আগবঢ়াইছিল। যদিহে কইনে বিচাৰে, তেওঁ সেই পৰিত্ৰাতাত আশ্ৰয় ল'ব পাৰিলেহেঁতেন। চাওক, আপুনি আজি ভূমিৰ পৰা মোক খেদাইছে, মই আপোনাৰ সন্মুখৰ পৰা লুকাব লগাত পৰিছো, মই পৃথিৱীত পলৰীয়া আৰু থানথিত নোহোৱা হ'ম, তাতে যিকোনোৱে মোক পাব সি মোক বধ কৰিব। কইনে নিজকে ঈশ্বৰৰ পৰা লুকুৱাৰ প্ৰয়োজন অনুভৱ কৰিছিল আৰু তেনেকুৱাই ঘটিছিল। কিন্তু এতিয়া মন কৰিব পাৰো ঈশ্বৰে কেনেকৈ কইনক প্ৰতিৰক্ষা দিছিল। এইটো আচৰিত কথা, ঈশ্বৰে আচলতে এজন নৰবধিকো প্ৰতিৰক্ষা দিছিল। তেতিয়া জিহুৱাই তেওঁক কলে, ইয়াৰ কাৰণে যেয়ে কইনক বধ কৰিব সি 7 গুণ প্ৰতিফল পাব, পাছে কোনেও যেন তেওঁক পাই বধ নকৰে, এই নিমিত্তে জিহুৱাই কইনত এক চিন দিলে। সেই চিনটো কি আছিল আমি নাজানো, কিন্তু ঈশ্বৰে কইনক প্ৰতিৰক্ষা দিছিল। তেতিয়ালৈকে ঈশ্বৰে বিধান দিয়া নাছিল, গতিকে বিধান ভংগ কৰাৰ কথাটো উঠাই নাছিল। কইন পাপী আছিল, কিন্তু বিধান ভংগকাৰী হোৱা নাছিল, কাৰণ তেতিয়া বিধান নাছিলেই। ঈশ্বৰৰ প্ৰতি তেওঁৰ চিন্তা মন্দ আছিল আৰু তেওঁ নিজৰ ভাতৃক হত্যা কৰি সেই মন্দ প্ৰকৃতি প্ৰকাশ কৰি দিছিল। পাছে কইনে জিহুৱাৰ সন্মুখৰ পৰা ওলাই গৈ এডনৰ পূব দিশে নোদ দেশত বাস কৰিলেগৈ। সেই ঠাইখন কত আমি আচলতে ক'ব নোৱাৰো, কইন কিন্তু তালৈকে গলগৈ। আৰু কইনে তেওঁৰ তিৰোতাৰ পৰিচয় ললত, তাই গৰ্ভৱতী হৈ হনুকক প্ৰসৱ কৰিলে, আৰু কইনে এখন নগৰ নিৰ্মাণ কৰি তেওঁৰ পুতেকৰ নামৰ দৰেই নগৰৰ নাম হনুক থলে। এনেদৰে নাম ৰখা প্ৰথাটো আজিও চলি আছে। 18 আৰু 19 নম্বৰ পদ, পাছে হনুকৰ পুতেক ইৰদ, ইৰদৰ পুতেক মহুৱাইল, মহুৱাইলৰ পুতেক মথুচাইল, আৰু মথুচাইলৰ পুতেক লেমক জন্মিল। এনেদৰেই বহু বিবাহৰ আৰম্ভণি ঘটিছিল। ইয়াতেই আমি কইনৰ যোগেদি আৰম্ভ হোৱা সভ্যতাৰ কথা পাওঁ। 20 পৰা 24 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। লেমকে দুজনী তিৰোতা বিয়া কৰিছিল, এজনীৰ নাম আদা, আনজনীৰ নাম চিৰলা। আদাই জাবলক প্ৰসৱ কৰিলে আৰু তেওঁ তম্বুবাসী আৰু পশুপালকবিলাকৰ আদিপুৰুষ, আৰু তেওঁৰ ভায়েকৰ নাম যুবল, আৰু তেওঁ বীণা আৰু বাঁহী বজোৱাবিলাকৰ আদিপুৰুষ আছিল। আৰু চিল্লাইও তুবল কইনক প্ৰসৱ কৰিলে, তেওঁ পিতলৰ আৰু লোহাৰ নানাবিধ অস্ত্ৰ গঢ়োতা মানুহ আছিল। সেই তুবল কইনৰ নয়মা নামেৰে এজনী ভনীয়েক আছিল। পাছে লেমকে তেওঁৰ তিৰোতা দুগৰাকীক কলে, হে আদা আৰু চিল্লা, মোৰ কথা শুনা, হে লেমকৰ তিৰোতাবিলাক মোৰ কথালৈ কাণ কৰা, কিয়নো মোক আঘাত কৰাৰ কাৰণে মই এজন মানুহক, মোক কোবোৱাৰ সাঁচৰ সলনি এজন ডেকাক বধ কৰিলো। যদি কইনৰ বধৰ প্ৰতিফল 7 গুণ হয়, তেন্তে অৱশ্যে লেমকৰ 70 গুণ হ'ব। লেমকে ভাবিছিল, যদি কইন সাৰি গৈছিল ময়ো সাৰি যাম, অন্ততঃ কইনে আত্মৰক্ষাৰ খাতিৰত বধ কৰা নাছিল, কিন্তু মই আত্মৰক্ষাৰ বাবেই নৰবধ কৰিব লগা হ'ল। 25 আৰু 26 নম্বৰ পদ, পাছে আদমে পুনৰাই তেওঁৰ ভাৰ্যাৰ পৰিচয় ললত, তেওঁ আৰু এটি পুত্ৰ প্ৰসৱ কৰি তাৰ নাম ছেথ ৰাখিলে, কিয়নো তেওঁ কলে, ঈশ্বৰে হেবলৰ সলনি মোক আৰু এটি সন্তান দিলে, কাৰণ কইনে তাক বধ কৰিলে। পাছে শেঠৰো এটি পুত্ৰ জন্মিল আৰু তেওঁ তাৰ নাম ইনোচ থলে। সেই কালত লোকবিলাকে যীহোৱাৰ নাম লৈ প্ৰাৰ্থনা আদি কৰিবলৈ ধৰিলে। আমাৰ এনে ভাৱ হয় মানুহে এনেদৰে প্ৰভুৰ নাম লোৱাটো আৰম্ভ হৈছিল। এতিয়া আমি পাঁচ নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো অলপ। আদি পুস্তকৰ প্ৰথমটো অংশত অৰ্থাৎ একৰ পৰা এঘাৰ নম্বৰ অধ্যায়লৈকে আমি গোটেই পৃথিৱীখন আগুৰা ঘটনাবোৰ পাওঁ। প্ৰথমতে পাওঁ সৃষ্টি কাৰ্যৰ কথা, তাৰ পাছত মনুষ্যৰ পতন, আৰু এতিয়া পাঁচ নম্বৰ অধ্যায়ৰ পৰা ন নম্বৰ অধ্যায়লৈকে আমি পাম পৃথিৱীলৈ অহা জলপ্লৱনৰ কথা। পাঁচ নম্বৰ অধ্যায়ত আমি পাওঁ আদমৰ পৰা শেঠলৈকে বংশাৱলী। কইনৰ বংশটোৰ বিষয়ে আমাক কোৱা হ'ল আৰু এতিয়া সেই বংশৰ ধাৰাটোৰ কথা বাদ দিয়া হৈছে। এই বংশটোৰ কথা আমি আকৌ পাম যেতিয়া ঈশ্বৰৰ মনোনীত বংশৰ সৈতে এই বংশটোৰ কিবা ধৰণে মুখামুখি হয়। আদি পুস্তকত এই বিশেষ পদ্ধতিটো আমি মন কৰিম। এফালৰ পৰা চাবলৈ গ'লে পাঁচ নম্বৰ অধ্যায়টো বাইবেলৰ ভিতৰত সকলোতকৈ হতাশাজনক, নিৰাশা ভৰা অধ্যায়ৰ নিচিনা, ঠিক এখন কবৰ স্থানৰ মাজেদি খোজকাঢ়ি যোৱাৰ নিচিনা অভিজ্ঞতা। ঈশ্বৰে আদমক কৈছিল, কিয়নো যিদিনা তুমি তাক খাবা সেইদিনা তুমি অৱশ্যে মৰিবা। আদি পুস্তক দুই নম্বৰ অধ্যায়ৰ সোতৰ নম্বৰ পদ। আৰু আদমৰ সতি সন্ততিবোৰ মৃত্যুমুখত পৰিছিল। আদমৰ যোগেদি আমালৈ মৃত্যু আহিল। পাচনি পৌলে এইবুলি লিখিছিল প্ৰথম কৰিন্থিয়া পোন্ধৰ নম্বৰ অধ্যায়ৰ বাইশ নম্বৰ পদত, আমি পঢ়িবলৈ পাওঁ, কাৰণ আদমত যেনেকৈ সকলো মৰে তেনেকৈ খ্ৰীষ্টত সকলোকে জীওৱা হ'ব। প্ৰথম কৰিন্থিয়া পোন্ধৰ নম্বৰ অধ্যায়ৰ বাইশ নম্বৰ পদ। এতিয়া আমি পাঁচ নম্বৰ অধ্যায়ৰ পৰা অলপ পাঠ কৰি দিব খুজিছো। পাঁচ নম্বৰ অধ্যায়ৰ এক আৰু দুই নম্বৰ পদ দুটা পঢ়ি দিছো। আদমৰ বিৱৰণ পত্ৰ এই, ঈশ্বৰে মানুহ সৃষ্টি কৰা দিনা ঈশ্বৰৰ নিজৰ সাদৃশ্যেৰেই তেওঁক নিৰ্মাণ কৰিলে, পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে, আৰু সিবিলাকৰ সেই সৃষ্টি দিনত তেওঁ সিবিলাকক আশীৰ্বাদ কৰি সিবিলাকক আদম এই নাম দিলে। সিবিলাকক আদম এই নাম দিলে আৰু হৱা আছিল আদমৰ আনটো অংশ। আদমৰ বিৱৰণ পত্ৰ, এনেধৰণৰ আৰম্ভণি ঘটা আমি আকৌ নতুন নিয়মৰ আৰম্ভণিতে পাওঁ। যীশুখ্ৰীষ্টৰ বংশাৱলী বুলি তাত কোৱা হৈছে। আমি এই দুখন পুস্তক পাইছো, দুটা বংশৰ কথা পাইছো, আৰু এই দুই বংশৰ মাজত অহৰহ সংঘৰ্ষ চলি থকা বুলিও বুজি পাইছো। ছয়তানৰ বংশ আৰু যীশুখ্ৰীষ্টৰ বংশৰ মাজত চলা সংঘৰ্ষ অতি দীঘলীয়া হ'ব। এতিয়া আমি যিটো বংশৰ ধাৰা পাব ধৰিছো সেইটো শেঠৰ যোগেদি আগবঢ়া বংশৰ ধাৰা। এই বংশটোৰ যোগেদিয়েই যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিছিল। তিনি নম্বৰ পদ, পাছে আদমৰ এশ ত্ৰিশ বছৰ বয়সৰ সময়ত নিজৰ সাদৃশ্যেৰে আৰু প্ৰতিমূৰ্তিৰ দৰে তেওঁৰ এটি পুত্ৰ জন্মিল, তাৰ নাম শেঠ ৰাখিলে। যেতিয়া আদমৰ এশ ত্ৰিশ বছৰ বয়স হৈছিল তেতিয়া বাৰু তেওঁ কিমান বুঢ়া হৈছিল? যেতিয়া ঈশ্বৰে আদমক সৃষ্টি কৰিছিল তেতিয়া বাৰু তেওঁ ত্ৰিশ বছৰীয়া, চৈধ্য বছৰীয়া নে পঞ্চল্লিছ বছৰীয়া লোক হিচাপে সৃষ্টি কৰিছিল আমি নাজানো, কেৱল অনুমানহে কৰিব পাৰো। আৰু যদি তেওঁক বুঢ়া হিচাপে সৃষ্টি কৰা হৈছিল তেওঁৰ বয়স সিমান হৈছিল নে? ঈশ্বৰে তেওঁক যিকোনো বয়সৰ লোক হিচাপে সৃষ্টি কৰিব পাৰিলেহেঁতেন। ঠিক একেধৰণৰ প্ৰশ্ন আমি পৃথিৱীখনৰ বয়সৰ ক্ষেত্ৰতো কৰিব পাৰো। কোনো এটা শিল কিমান বছৰ পুৰণি সেইটো আচলতে কোনেও ক'ব নোৱাৰে, কাৰণ কিজানি ঈশ্বৰে তেনেকুৱা পুৰণি শিলৰ ৰূপতেই সৃষ্টি কৰিছিল। গতিকে ইয়াত প্ৰয়োজনীয় কথাটো এইয়ে যে আদম পৃথিৱীত থকা এশ ত্ৰিশ বছৰ হৈছিল আৰু তেওঁ নিজৰ নিচিনা এটি পুত্ৰ জন্ম দিছিল। আদম ঈশ্বৰৰ সাদৃশ্যেৰে নিৰ্মিত হৈছিল, আদমৰ পুত্ৰজন কিন্তু আদমৰ নিচিনাহে হৈছিল। চাৰি আৰু পাঁচ নম্বৰ পদ, শেঠৰ জন্মৰ পাছত আদম আঠশ বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। পাছে আদমৰ সৰ্বমুঠ নশ ত্ৰিশ বছৰ বয়স হলত তেওঁৰ মৃত্যু হল। এতিয়া আমি কবৰ স্থানেৰে খোজ দিব খুজিছো। আদমৰ আৰু সন্তান জন্মিল আৰু আদম নশ ত্ৰিশ বছৰ জীয়াই থাকিল, তাৰ পাছত কি হল? আদম মৰিল। আঠ নম্বৰ পদত আমি পাওঁ শেঠৰ কি ঘটিল? তেওঁ মৰিল আৰু ইনোচ নামৰ সন্তান জন্মিছিল তেওঁৰো কি হল? এঘাৰ নম্বৰ পদত পাওঁ তেওঁৰো মৃত্যু হল। তেওঁৰ এটি পুত্ৰ আছিল আৰু তেওঁৰ পুত্ৰ কৈনন। কৈননৰ কি হল? চৈধ্য নম্বৰ পদত পাওঁ কৈননো মৰিল। কৈননৰ পুত্ৰ মহলেল, তেওঁৰ কি হল? সোতৰ নম্বৰ পদত কৈছে মহলেলো মৰিল। তেওঁৰ সন্তান জেৰদ, তেওঁৰো মৃত্যু হ'ল। এৰা, মৃত্যু এনেদৰে আদমৰ যুগেৰে সকলো মানুহলৈ বিয়পি গ'ল, কিন্তু প্ৰভু যীশুৰ যুগেৰে আমালৈ জীৱন আহিল, অনন্ত জীৱন। তেওঁত বিশ্বাস কৰি আমি সেই মৃত্যুৰ হাতৰ পৰা ৰক্ষা পাওঁ আৰু অনন্ত জীৱনৰ ভাগি হ'ব পাৰোঁ। সেই জীৱন আপুনি বাৰু গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ গধুৰ বুজাব তেওঁ কান্দ দিল, কুশৰ ওপৰত প্ৰাণ অৰ্পিলে আমাৰ জীৱন দিবলৈ। আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্দ দিল, কুশৰ ওপৰত প্ৰাণ অৰ্পিলে আমাৰ জীৱন দিবলৈ। তেওঁৰ মহান ত্যাগৰ বাণী, তেওঁৰ মহান ত্যাগৰ বাণী, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই। তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, কু করিলে পরকলৈ গৈ, কু করিলে পরকলৈ গৈ, আজি নিবেদিছে আমার হকে বাণী, হে মহান আশাৰ বাণী, ভাল পাওঁ মই।